এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। গুৱাহাটী মহানগৰীৰ বান পৰিস্থিতি কিছু পৰিমাণে হাম কাটিছে যদিও ভালেমান অঞ্চল এতিয়াও যোগাযোগ বিচ্ছিন্ন হৈ আছে। মহানগৰীৰ ৰুক্মিণীগাঁও, অনিলনগৰ, নবীনগৰ, পাঞ্জাবাৰী, হাতীগাঁও, জুৰিপাৰকে ধৰি বহু অঞ্চল এতিয়াও জলমগ্ন হৈ আছে। পূৰ্বে বান পৰিস্থিতিৰ সন্মুখীন নোহোৱা ভালেমান অঞ্চল এইবাৰ পানীত বুৰ যোৱা বুলি সংবাদদাতাই জানিবলৈ দিছে। বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ দিনটোৰ বাবে গুৱাহাটী মহানগৰীৰ শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখাৰ লগতে দূৰণিবতীয়া চৰকাৰী কৰ্মচাৰীসকলৰ বাবেও আজি নৈমিত্তিক ছুটীৰ ব্যৱস্থা কৰা হয়। চৰকাৰে ৰুক্মিণীগাঁও আৰু হাতীগাঁও দুটা সাহায্য শিবিৰ স্থাপনৰ জৰিয়তে বান প্ৰভাৱিত জনসাধাৰণলৈ সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা কৰিছে। এনে পৰিস্থিতিৰ মাজতে বানৰ কবলত পৰা লোকসকলক নাৱেৰে সাহায্য সামগ্ৰী যোগান ধৰাৰ প্ৰয়োজন উদ্ভৱ হোৱা বুলিও একাংশ লোকে মত প্ৰকাশ কৰিছে। বান পৰিস্থিতিৰ সন্মুখীন হ'বৰ বাবে ৰাজ্যৰ ভিন ভিন ঠাইত SDRF, NDRF আৰু DDRFৰ উদ্ধাৰকাৰী জোৱানৰ দল কৰ্তব্যত নিয়োজিত হৈ আছে। গুৱাহাটী মহানগৰীৰ নিকটৱৰ্তী যোৰাবাটত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। যোৰাবাট উৰণসেতুৰ তলত আজিও একোকাল পৰ্যন্ত পানী হোৱাত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে। বান আৰু বোকাৰ বাবে যোৰাবাটৰ ব্যৱসায়ীসকলে প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখিবলগীয়া হৈছে। ইপিনে যোৰাবাট অঞ্চলত তিনিদিন ধৰি বিদ্যুৎ যোগান ব্যাহত হৈ থকাত অঞ্চলবাসী খোৱাপানীৰ লগতে আন বিভিন্ন সমস্যাত ভুগিছে। উল্লেখযোগ্য যে বতৰ বিজ্ঞান বিভাগৰ আগজাননী অনুসৰি গুৱাহাটীকে ধৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ঠাই বিশেষে ধাৰাষাৰ বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা আছে। কামৰূপ জিলাৰ ছয়গাঁৱত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰাত যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। কলহিনৈৰ বাঢ়নী পানীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ একাংশ বুৰাই পেলোৱাৰ লগতে দলঙৰ দুয়োমূৰ খহাই পেলোৱাত যাতায়াত বন্ধ হৈছে। বকোৰ শিঙৰা হালনিবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথতো বাঢ়নী পানীয়ে বুৰাই পেলাইছে। নেৰানেপেৰা বৰষুণৰ ফলত বৰপেটা জিলাতো স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাইলৈ হ'বলগীয়া ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম মেনেজাৰৰ লিখিত পৰীক্ষা স্থগিত ৰখা হৈছে। কাইলৈ মহানগৰীৰ তাৰিণীচৰণ চৌধুৰী চৰকাৰী হাইস্কুলত এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল। উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ, মিজোৰাম, মণিপুৰকে ধৰি প্ৰায়কেইখন ৰাজ্যত ধাৰাষাৰ বৰষুণৰ বাবে জনজীৱন বিপৰ্যস্ত হৈছে। অৰুণাচল প্ৰদেশ আৰু মিজোৰামত নেৰানেপেৰাকৈ হোৱা বৰষুণ আৰু ভূমিস্খলনৰ ফলত কেইবাজনো লোকে প্ৰাণ হেৰুৱাইছে। অৰুণাচলৰ পূব কামেং জিলাত বান আৰু ভূমিস্খলনৰ ফলত বিস্তৰ ক্ষয়ক্ষতি হৈছে। জিলাখনৰ 13 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বানা আৰু চেপ্পা যোৱা নিশা চেপ্পা অভিমুখী এখন বাহন ভূমিস্খলন আৰু বানে উটুৱাই নিয়াৰ ফলত বাহনখনত থকা 7 জন লোকৰ মৃত্যু হয়। মিজোৰামতো ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত বিস্তৰ ক্ষয়ক্ষতি হোৱাৰ লগতে ভূমিস্খলনত 1 জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে বহু লোক বানত আবদ্ধ হৈ থকাৰ খবৰ পোৱা গৈছে। একেদৰে মণিপুৰৰ ৰাজধানী চহৰ ইম্ফলসহ বহু অঞ্চল ভয়াৱহ বানৰ কবলত পৰিছে। ধপাতমুক্ত এখন সুন্দৰ সমাজ গঢ়াৰ লক্ষ্যৰে আজি বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বিশ্ব ধপাত বিৰোধী দিৱস উদযাপন কৰা হয়। ওদালগুৰি জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আজি এই উপলক্ষে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে বাটৰ নাট প্ৰদৰ্শন কৰা হয়। মৰিগাঁওতো জিলা ধপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত আৰু দীপশিখা ফাউণ্ডেশ্যনৰ সহযোগত ধূমপান বিৰোধী দিৱস উপলক্ষে সমদল উলিওৱা হয়। মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশী শৰ্মাই এই সমদল মুকলি কৰে। সমদলত বিভিন্ন শিক্ষানুষ্ঠানৰ সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। চিৰাং জিলা স্বাস্থ্যসেৱা বিভাগৰ উদ্যোগতো জিলাখনৰ বেংকদল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্ব ধপাত বিৰোধী দিৱস উদযাপন কৰা হয়। এই উপলক্ষে ধপাত বিৰোধী সজাগতা সমদল উলিওৱাৰ লগতে ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতা সভা অনুষ্ঠিত হয়। দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ হাঠেঙিমাৰীত এই দিৱস উপলক্ষে আলোচনা চক্ৰ অনুষ্ঠিত হয়। দৰং কৰ্কট কেন্দ্ৰৰ উদ্যোগত জিলাখনৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত চেঙেলিয়াঝাৰত বিশ্ব ধপাত বিৰোধী দিৱসৰ লগত সংগতি ৰাখি সজাগতা সভা, চিত্ৰাংকন প্ৰতিযোগিতা আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। ইপিনে কাছাৰৰ, শিলচৰ, হোজাই, ধেমাজি, গোলাঘাট জিলাতো ধূমপান বিৰোধী দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি দক্ষিণ হালমাৰা মানকাছৰত জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ মুৰববী বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। জিলাখনৰ সদৰ হাঠেঙিমাৰীত মন্ত্ৰী শ্ৰীদাসে ৰূপায়ণ হৈ থকা চৰকাৰী আঁচনিসমূহৰ বিষয়ে আলোচনা কৰে। হাঠেঙিমাৰী মানকাছৰ সংযোগী 22 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ অসমমালা আঁচনিৰ অধীনত পুনৰ নিৰ্মাণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। আমাৰ বিয়লিৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।